পুনৰ খজাত সোমাই আছে অ মনাই ৰূপৰ পক্ষীজনী কোনদিনা উৰি যাব মনাই সোণৰ খজা ভাঙি
সোণৰ খজা
খজাৰ মাজত ডাঙৰ হ'ব মনাই বুজিব ৰূপালী পাখি যেতিয়া মাৰিব ডেউকা মনাই হ'ব জানো পানী